Good morning, Itu Agashwani Kohima. Pujur laga khobor puri asi imkong nongla. Union Minority Office Minister Kiran Rijiju bra so political parties kan lokodi waf amendment bill to kide parliament yani tipo itu de kothabatati bhalbra bhaglo boli anurodh korese khobor manokan lokodi nai delhi di jua kali kotha kore Sri Rijiju bra koise ki bill to taiyar asi aru konoba leaders ba itu laga missa kotha phelai thaki ase jondo samaj aru desh karone bi bishi biasi bili koise.
The innocent Muslims are being told and misled by saying that the government is going to snatch the properties and rights of the Muslims. The falsehood is breaching all the records. They are saying that this Waqf Amendment provision will take away the Qabristans and the Masjid. What can be more blatant lies than this? So the false narrative being spread by some of the people are very detrimental to our society and nation.
তাৰপৰা কৈছে কি গল্তি নাথাকিয়া মানুহকান লগতে গল্তিৰ পৰা বচাই দিবলৈ কচেচ কৰি আৰু নিন্দা কৰিব লাগে তাহে কৈছে কি বিল ওপৰত সবচে বেছি কনচাল্টেশ্যনছ কানটো জইণ্ট পাৰ্লিমেণ্টেৰী কমিটিৰ পৰা কৰিছে শ্ৰী ৰিজিজুৰ পৰা কৈছে কি কমিটি জইণ লগত বিল ৰেফাৰ কৰি দিছে এইটোৰ পৰা সব ষ্টেক হোল্ডাৰ্ছ লগতে ভাল পৰা কথা বাৰ্তাটো কৰি লৈছে ইউনিয়ন অফ মিনিষ্টাৰ অমিত শ্বাহ পৰা কৈছে কি নৰেন্দ্ৰ মোদী চৰকাৰ বা যোৱা ডিকেট সময়ৰে হলিষ্টিক এপ্ৰ'চ উঠাই কিনে পূৰা দেশতে হেল্থ ছেক্টৰ ভাল কৰি দিয়াৰ পৰা দেশ লগা হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো পিছি উঠাই দিছে শ্ৰী শ্বাহ পৰা কৈছে কি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰাইমেৰীৰ পৰা টাৰ্চিয়াৰী লেভেল তাক ভাল কৰি দিছে তাইৰ পৰা মহাৰাজা আগ্ৰাসীন লগা একটা ষ্টেজতো মহাৰাজা আগ্ৰাসীন মেডিকেল কলেজ কেম্পাছ হিছাৰ হাৰিয়ানাদি যোৱাকালি খোলাই দিয়া পাছতে কথা কৰিছে
मेडिकल इंफ्रास्ट्रक्चर में ढेर सारा काम नरेंद्र मोदी सरकार ने 64,000 करोड़ रुपया पब्लिक हेल्थ सेंटर और कम्युनिटी हेल्थ सेंटर इसके लिए खर्च कर एक बहुत बड़ा मेडिकल इंफ्रास्ट्रक्चर का बेसिक खाका बनाने का 730 इंटीग्रेटेड पब्लिक हेल्थ लैब बनाए गए 4382 ब्लॉक पब्लिक हेल्थ यूनिट्स बनाए गए और 602 क्रिटिकल केयर बॉक्स ये 10 साल के अंदर नए निर्मित किए गए
অকেশন দি শ্ৰী শাহৰা নতুন বনাই থাকে আই চি ইউ খোলাই দিছে আৰু পষ্ট গ্ৰেজুৱেট হোষ্টেল কাৰণে বি ফাউণ্ডেশ্যন পাথৰটো বহাই দিছে ইউনিফাইড পেঞ্চন স্কীম ইউ পি এছ টু চেণ্ট্ৰেল চৰকাৰ এমপ্লয়িজ কাৰণে আজিৰ পৰা চুৰু কৰি দিয়াছে ইউ পি এছ টু চেণ্ট্ৰেল চৰকাৰ বা নেশ্যনেল পেঞ্চন ছিষ্টেম নিচেদি এটা অপশ্যন হিচাপে ইণ্ট্ৰডিউচ কৰিছে পেঞ্চন ফাণ্ড ৰিকেলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি পি এফ আৰ ডি এ পৰা অলপ আগত সময়ৰে ইউ পি এছ চিলি যাবলৈ কাৰণে ৰিকেলেশ্যনছ কাণ্ডটো জনাই দিছে ৰিকেলেশ্যনছটো চেণ্ট্ৰেল চৰকাৰ এমপ্লয়িজ লগা তিনিটা গ্ৰুপছ কাৰণে আছে পহিলা কেটেগৰীদি এতিয়া থাকে চেণ্ট্ৰেল চৰকাৰ এমপ্লয়িজ কাণ ছাৰ্ভিছ দি ফাৰ্ষ্ট এপ্ৰিল 2025 থাকিয়া কাণটো এন পি এছ নিচিদি কভাৰ কৰি লৈ আছে দুচৰা কেটেগৰীটো চেণ্ট্ৰেল চৰকাৰ ছাৰ্ভিচেছ দি নতুন ৰিক্ৰুটছ জইন কাণ বা ফাৰ্ষ্ট এপ্ৰিল 2025 য়ানে ইটো পাছতে ছাৰ্ভিচ দি জইন কৰিছে এইটো কাণ মিলাই কিনে আছে দুচৰা কেটেগৰীদি চেণ্ট্ৰেল চৰকাৰ এমপ্লয়িজ জইন কাণটো এন পি এছ লগা ভাগ দি আছে আৰু ইটো মহিনা লগা 31 তাৰিখ য়ানি আগতে ৰিটায়াৰ কৰিছে আৰু ৰেগুলাৰ ৰিটায়াৰমেণ্ট আৰু ৰিটায়াৰমেণ্ট কাণটো ইউ পি এছ কাৰণে এলিজিবল আছে ইউনিয়ন কল মাইন্স মিনিষ্টাৰ জি কিষণ ৰেড্ডীৰা নাওজোৱান আৰু বেছিত ডিষ্ট্ৰিক্টছ আৰু ৰুৰেল জাগাতে থাকিয়াখন লগতে নিজৰ ষ্টাৰ্টআপছ আৰু এণ্টাৰপ্ৰেনিয়ৰ্ছ চুৰু কৰিবলৈ কৈছে বিকাশিত ভাৰত এণ্টাৰপ্ৰাইজেছ নেটৱৰ্ক অফিচ হায়দৰাবাদ যোৱাকালি খোলাই দিয়া পাছতে কথা কৰি কিনে মিনিষ্টাৰ বা কৈছে কি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ নিচিতে চেণ্ট্ৰেল চৰকাৰ বা নাওজোৱান লগতে নিজৰ এণ্টাৰপ্ৰাইজেছ আৰু ষ্টাৰ্টআপছ কাণ ৰাখিবলৈ মন উঠাই দিছে এনেকুৱা হলে তাইখন বা বেছি ৱালা এমপ্লয়মেণ্ট হবি কান্দি দেশটো দি কিনে চাল 2047 তক ডেভেলপড একটা বনাই দিবলৈ পাৰিব বুলি কৈছে
নৌজৱানকো প্ৰোৎসাহ কৰণে কে লিয়ে বিকশিত ভাৰত এণ্টাৰপ্ৰিনিয়ৰ্ছ নেটৱৰ্ক কে নাম পৰ আজ হায়দৰাবাদ মে সংস্থা শুরু কিয়া হে যে প্ৰধানমন্ত্ৰী জি কে ভিজন পৰ জো লোগোঁ কো ৰোজগাৰ মিলনা চাহিয়ে ইসি দৃষ্টি সে এ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ অসেম্বলি হেডকোৱাৰ্টাৰ্ছ মে জ্যাদা উপয়োগ হো সকতা হে ইসি কাম সে মেৰা বিশ্বাস হে এ সংস্থা কে দ্বাৰা আনে ৱালে দিন মে জ্যাদা লোগ ইসমে ট্ৰেনিং লেংগে জ্যাদা লোগোঁ কো ইচ্ছানুসার স্টার্টআপ শুরু কৰণে কা প্ৰোৎসাহন মিলেংগে
আৰু ডক্টৰ লাল পাথলাবছ জন্ত একটা ডাঙৰ পাথলজি আছে এইটো বা কোৱালিটি ডায়গনোসিছ সার্ভিসেস দিয়াটো যোৱাকালি ডিমাপুৰ খোলাই দিছে। এইটো খোলাই দিয়া ফাংচনটি কথা কৰি এডভাইজৰী চিফ মিনিষ্টাৰ নাগালেণ্ড ডক্টৰ চুম্পিন মৰিবৰা কৈছে ডক্টৰ লাল পেথলাভছ পৰা বেছি কামিয়াব কৰি কিনা খালি একটা সিংগল ল্যাবরেটরি থাকি আপনার দেশ দিয়ে 300+ ওপরও পড়াই দিছে। তারপর নাগাল্যান্ডে ওয়ার্ল্ড ক্লাস ল্যাবরেটরি ফেসিলিটিস আনি দিয়া কারণে মন খুশি জানাই দিছে আর নাগাল্যান্ডও হেলথ কেয়ার ফেসিলিটিস দিয়ে ভাল হয়ে যা বলে উম্মিদ দিছে। চিফ এক্সিকিউটিভ অফিসার ডক্টর লাল পেথলাভছ শঙ্কা পানার্জিবরা কৈছে লাল পেথলাভছটো প্যাথলজি দিয়া আজি সবচে আগে দি থাকি একটা আছে আর এইটো আসাম শিলং আইজল আগরডালা দি থাকিয়াটো এটা ডিমাপুর দিবে রাখি যাইছে বলে কৈছে। ইটোর আজি ফুজুর লগা খবর ইমান ডিসেস করে আছে শুনে থাকিবি আজি সাম 7:10 নাগামিজ খবর আনি দিবলে আছে।